ولن تستطيعوا أن تعدلوا بين النساء ولو حرصتم فلا تميلوا كل الميل فتذروها كالمعلقة وإن تصلحوا وتتقوا فإن الله كان غفورا رحيما.
আৰু তোমালোকে যিমানেই ইচ্ছা নকৰা কিয় তোমালোকৰ স্ত্ৰীসকলৰ মাজত তোমালোকে কেতিয়াও সমান ব্যৱহাৰ কৰিব নোৱাৰিবা, কিন্তু তোমালোকে কোনো এজনৰ প্ৰতি সম্পূৰ্ণৰূপে ধাবিত নহবা আৰু আন এজনক ওলমা অৱস্থাত এৰি নিদিবা। যদি তোমালোকে নিজকে সংশোধন কৰা আৰু তাকো অৱলম্বন কৰা, তেন্তে নিশ্চয় আল্লাহ ক্ষমাশীল পৰম দয়ালু।